Good morning. Ito agus wani ko hima pujulaga nagamis ko bol puri ase kitu ko mere. Ze Nuseto Nuthe, Nagaland Advisor for NSDMA aru NRE pora Safer Nagaland Weather Mobile Application to Jwakali officially lako kuri dise. Nagaland State Disaster Management Authority NSDMA pora develop kuri kena app to huile. Real time weather updates, location based forecast aru early warning alerts to dibo nagri khan ke tayari kuri bole modot dikena aru natural disaster aru mosum batla homoi jani bole. Advisor Nuthe pora kuchi ki itu lako kura tu huile ekta kadam ese Nagaland laga commitment Digital innovation para public safety karone tate para thik homoite jankari aro awareness to dibole itu para nuksan tu kom kuri dibo.
Invoking God's blessings and on behalf of the state government, I hereby launch Nagaland State Disaster Management Authority app for safer Nagaland for the upliftment of the government by informing the citizens the daily weather report.
Through these mobile applications, every citizen can now assess real-time weather updates, location-based forecasts, and early warning alerts right from their phone, anytime and anywhere.
Hi, para aru kuchhi ki app tu hile NSDMA weather portal laga extension ase juntu para vital data to Pradesh laga sobse dur jagate bhi ponchai dibo. Johnny Rongmai, Joint CEO NSDMA para kuchhi ki app tu hile disaster preparedness aru early warning platform dibole laga manzil ase tate para lightning, bhukam aru alag emergencies alerts kuri bole rakhi dibo. Joint Coordination Committee JCC IAS induction upor tool downstrike proposed kuratu rakhibole fasla hoise juntu 20 October 27 te suru hobo itu hoile Nagaland laga chief secretary logo meeting kura pichede kuribo media cell logo ekta kotha pora JCC tu jonaisi ki itu fasla tu hoile bhal biswas pora luise jitia chief secretary pora committee ke kotha kuribole matise aru state cabinet to non SCS officers khan ke IAS kurubole laga selection upor fasla dibole thaki kina koile bi JCC to junaisi ki jari thaka pen down strike to jai thakibo demands napatok aru bi committee to hoile sob sarkari drivers association aru grade 4 staff khan ke tayari thakibole koise tool down strike to kuribole khobor nahatok finance minister Nirmala Sitharam pora koise ki next generation GST reform pora taxation system tu bishi asani kuri dibo equitable aru growth oriented hobo tai pora koise sarkar tu mon ase ki imandar taxpayers khan laga zindagi tu asani kuribole notun CGST bhagwan Ghaziabad te joakali kolasami minister tu koise ki bhal taxation system pora economy tu uthai dibo
with the continued reforms dedication teamwork we will now reach new heights in revenue compliance and also in service delivery The next generation of GST reforms will make this system a lot more efficient, equitable and growth oriented. So ultimate goal is to make life easier for the honest taxpayer. If we do that, economic growth and prosperity will surely follow.
তাই পৰা কৈছে কি জি এছ টি কাউঞ্চিল টু জি এছ টি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আঁচনি কৰি দিব আঁচনি হ'বলৈ আৰু বেছি চাফা হ'বলৈ মিনিষ্টাৰ পৰা কৈছে কি জি এছ টি ৰেজিষ্ট্ৰেশ্যন স্কীম আঁচনি কৰাটো অহা মহিনা ফাৰ্ষ্ট দিনতে হ'ব তাই পৰা কৈছে কি অট'মেটিক ৰেজিষ্ট্ৰেশ্যন টু 3 ৱৰ্কিং ডেইজ তে গ্ৰাণ্ট কৰি দিব যোনখন মান্থলি আউটপুট টেক্স লাইবিলিটি টু 2,50,000 ওপৰ নাযায় তাই পৰা কৈছে কি ৰিফৰ্ম পৰা এপ্লিকেণ্টছ খান কে 96% নিচিনা ফাইদা হ'ব DPDB PEG laga advisor and chairman Kudde Chokhamotu SOP head of departments PEG district laga niche te thaka khan ke now jawan aur kisan khan ke empower kuribole project khan tu shuru kuribole matise ineka kaam pora kamai fini uthai dibo aru local economy tu mazbut kuribo tai pora district planning and development board DPDB laga meeting jwakali va mozo memorial hall chozoba town te kotha kura same kuise itu hoile sobse poila dpdb laga meeting ase edc headquarters bana bichite shri khamotu now jawan khan ke sarkar laga schemes entrepreneurship aru skill development khan cholabole anurodh kurise itu same board pora je power to sdo power chozoba aru executive engineer rnb to superintendent engineer se pack aru sdo rnb to ee chozoba laga application to recommend kuri dise sdo pack kohima urban division ahito ke aumi pura junaise ki kohima municipal jurisdiction de pani supply to all of din karne bon kuri ase tai pura koise ki bon kuratu hoile main line te emergency kam ola pura hoise josoma bosti te mati giria aru phed service reservoir ফুলবাৰী ওচৰতে কাম কৰাৰ কাৰণে আৰু মেইন লাইন ফেচামা বস্তিতে মাটি দাপাৰ কাৰণে হৈছে। তাইৰ পৰা কৈছে কি পি এইচ ই ডি আৰ্বান ডিভিজনটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগত ঠিকছে কাম কৰি আছে, সবচে জলদি কামটো খতম কৰিবলৈ। কনজিউমাৰ সবকে দিগদাৰিটো ল'বলৈ অনুৰোধ কৰিছে আৰু তাইৰ পৰা কৈছে কি পানী ছাপ্লাইটো মনডে' পৰা আৰু চুৰু কৰিব। আজি ফুজৰ লগা নাগামিজ খবৰ ইমানতে শেষ হ'ব। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 আনি দিব। শুনি থাকিবা সবকে ভাল দিন হবি।